এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছো অংকুৰ জ্যোতি শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 75 সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি আয়োজিত স্বচ্ছতা সেৱা আৰু সেৱাই সমৰ্পণ শীৰ্ষক কাৰ্যসূচী কালি বিভিন্ন জিলাত শুভাৰম্ভ কৰা হয়। গুৱাহাটীৰ বশিষ্ঠ মন্দিৰ প্ৰাংগণত মন্ত্ৰী চন্দ্ৰমল্ল বৰুৱাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। শোণিতপুৰ জিলাতো কালি সপ্তাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে দুটা ৰক্তদান শিবিৰ মুকলি কৰা হয়। কনকলতা অসামৰিক চিকিৎসালয় ৰক্তকেন্দ্ৰৰ উদ্যোগত আৰু স্থানীয় সংগঠনৰ সহযোগত এই শিবিৰ অনুষ্ঠিত হয়। ঢেকিয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৰক্তকেন্দ্ৰ আৰু কেইবাটাও সংগঠনৰ উদ্যোগত দ্বিতীয়টো শিবিৰ মুকলি কৰা হয়। একেদৰে প্ৰধানমন্ত্ৰী মোদীয়ে কালি মধ্যপ্ৰদেশত উদ্বোধন কৰা সুস্থ নাৰী শক্তিশালী পৰিয়াল অভিযানৰ অংশ হিচাপে কালি জিলাখনত অষ্টম পোষণ মাহৰ জিলা পৰ্যায়ৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীসমূহত জিলা প্ৰশাসনৰ বিষয়ববীয়া, স্বাস্থ্য বিভাগৰ সংশ্লিষ্ট বিষয়াৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। সেৱা সপ্তাহৰ অংশ হিচাপে কালি ধেমাজিৰ চিচিবৰগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আয়োজিত ৰক্তদান শিবিৰত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকে। সুস্থ নাৰী শক্তিশালী পৰিয়াল শীৰ্ষক অভিযান উপলক্ষে বঙাইগাঁৱত অনুষ্ঠিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অভিযানৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কালি ডিব্ৰুগড় জিলাৰ বকপাৰাত সুস্থ নাৰী শক্তিশালী পৰিয়াল অভিযান উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জিলা সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা বিভাগৰ বিভিন্ন আঁচনি আৰু কাম কাজ প্ৰদৰ্শন কৰা হয়। ইয়াৰ লগতে পোষণ অভিযানৰ অন্তৰ্গত পোষণ মাহৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত বিভিন্ন পৰিপুষ্টিমূলক খাদ্য প্ৰদৰ্শন কৰাৰ লগতে প্ৰধানমন্ত্ৰী মাতৃবন্দনা যোজনা আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলৰ পঞ্জীয়নো কৰা হয়। সাংবাদিকৰ আগত শ্ৰীসোণোৱালে এইদৰে কয়।
নাৰীগৰাকী যদি সুস্থ হৈ থাকে তে পৰিবাৰটো সুস্থ হৈ থাকিব, কাৰণ আমাক মাতৃগৰাকীয়ে পুত্ৰ কন্যাক তুলি তালি ডাঙৰ দীঘল কৰে, পোহপাল দিয়ে, বিভিন্ন ধৰণে সুখে দুখে আটাইতকৈ লগতে লাগি থকা, গাতে লাগি থকা হৈছে মাতৃগৰাকী। গতিকে মাতৃগৰাকী যেতিয়া সুস্থ হৈ থাকিব, স্বাভাৱিকতে পৰিয়ালটোতো তেখেতে বাকীখিনি দায়িত্ব নিষ্ঠাৰে পালন কৰিব পাৰে। সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সমগ্ৰ ভাৰতবৰ্ষতেই বিশেষকৈ যেতিয়াৰ পৰাই মহিলা সবলীকৰণৰ তেখেতে কাৰ্যসূচী হাতত ল'লে, বেটি বচাও বেটি পঢ়াওৰ পৰা আৰম্ভ কৰি তেতিয়াৰ পৰাই শক্তিশালীভাৱে এই যাত্ৰা সফল ৰূপত আগুৱাই অনা হৈছে।
লখিমপুৰতো কালি সেৱা সপ্তাহ উপলক্ষে ৰক্তদান শিবিৰ মুকলি কৰা হয়। জিলাখনৰ 2 নম্বৰ চীনাতলীয়া চাহ বাগিচা আৰু বিগপুৰীয়া সামূহিক স্বাস্থ্যকেন্দ্ৰত এই স্বেচ্ছামূলক ৰক্তদান শিবিৰ মুকলি কৰা হয়। কাৰ্বি আংলং জিলাৰ বোকাচানত কালি আয়োজিত স্বাস্থ্য শিবিৰত 23 গৰাকী ব্যক্তিয়ে স্বেচ্ছাই ৰক্তদান কৰে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ কুমাৰগাঁৱত পোহনী হাতীৰ আক্ৰমণত কালি এজন লোকৰ মৃত্যু হোৱাৰ লগতে মাউতসহ 2 জন লোক আহত হয়। আহত এজনক সংকটজনক অৱস্থাত যোৰহাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকজন দেৰগাঁৱৰ মলাইকুমাৰ গাঁৱৰ কেশৱ বৰা বুলি আমাৰ সংবাদদাতাই জনাইছে। ভাৰতীয় বৈদেশিক সেৱাৰ জ্যেষ্ঠ বিষয়া গৌৰাংগলাল দাসক দক্ষিণ কোৰিয়াৰ নতুন ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এখন বিজ্ঞপ্তি অনুসৰি শ্ৰীদাসে শীঘ্ৰে ছিউলত ভাৰতীয় ৰাষ্ট্ৰদূতৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিব। 1999 চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া অসম সন্তান গৌৰাংগলাল দাসে ইয়াৰ আগতে কেইবাখনো বিদেশী ৰাষ্ট্ৰত কূটনীতিবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চীনা আৰু কম্বোডিয়ান ভাষাকে ধৰি কেইবাটাও বিদেশী ভাষাত বুৎপত্তি থকা গৌৰাংগলাল দাসে যোৱা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজৰ শীৰ্ষ বৈঠকত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে অসম আৰু তামিলনাডুৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে 5ম বিত্ত আয়োগৰ অধীনত 342 কোটিৰো অধিক টকাৰ অনুদান মোকলাই দিছে। কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰালয়ে কৈছে যে 2025-26 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 214 আৰু তামিলালৈ 127 কোটিৰো অধিক টকা মোকলাই দিয়া হৈছে। এই ধনৰাশি অনাময় আৰু মুকলিত মলত্যাগ অব্যাহৰ বিলুপ্তি, ঘৰুৱা আৱৰ্জনাৰ ব্যৱস্থাপনা আৰু পুনৰ ব্যৱহাৰ, খোৱা পানী যোগান, বৰষুণৰ পানীৰ সংৰক্ষণ আৰু পুনৰ ব্যৱহাৰৰ দৰে বুনিয়াদী সেৱাৰ বাবে ব্যৱহাৰ কৰা হ'ব। যোৰহাট জিলাত অৱস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ গৱেষণা উপদেষ্টা গোটৰ 27 সংখ্যক বৈঠকখন কালি অনুষ্ঠিত হয়। হাইব্ৰিড পদ্ধতিৰে অনুষ্ঠিত এই সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ৰমেন্দ্ৰনাথ শৰ্মা, কেন্দ্ৰীয় মুগা এৰি গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ কাৰ্তিক নেওক, CSIR নেইষ্টৰ বিজ্ঞানী ডঃ অৰ্চনামণি দাসকে ধৰি বহুকেইজন বিশিষ্ট বিজ্ঞানী আৰু জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে। সভাত ভিন্ন বিষয়ৰ মুঠ 7টা নতুন গৱেষণা প্ৰকল্প উপস্থাপন কৰা হয়। এই প্ৰকল্পসমূহৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।